জিহিজকেল ১৮ অধ্যায়। জিহুৱাৰ বাক্য আকৌ মোৰ ওচৰলৈ আহিল আৰু ক'লে, ইজৰাইল দেশৰ যোজনা যে তোমালোকে দিয়া তাৰ অৰ্থ কি? আৰু এই বুলি কোৱা, বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খায়, কিন্তু তেওঁলোকৰ পুত্ৰসকলৰ দাঁত টেঙাই। মোৰ জীৱনৰ শপত, প্ৰভু জিহুৱাই এই কথা কৈছে, ইজৰাইলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা। চোৱা, আটাই প্ৰাণ মোৰেই, যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ। যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব। কোনো মানুহ যদি ধাৰ্মিক হয় আৰু যি উচিত আৰু ন্যায় তাকহে সম্পন্ন কৰে, আৰু যদি পৰ্বতবোৰৰ পবিত্ৰ স্থানবোৰত ভোজন নকৰে বা ইজৰাইল বংশৰ প্ৰতিমাবোৰলৈ চকু নুতুলে বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্ৰীক অশুচি কৰা নাইবা কোনো স্ত্ৰীৰ অশুচি হোৱা সময়ত তাই ওচৰলৈ যোৱা নাই আৰু কাকো অন্যায় কৰা নাই, কিন্তু তাৰ সলনি তেওঁ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰুৱাই দিছে, কাৰো বস্তুৰ বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুদ্ধাটোৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে। তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বহাই নিদিয়ে বা অন্যায়ৰ পৰা নিজ হাত কোচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি মোৰ বিধিবোৰত চলে আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক, তেওঁহে অৱশ্যে জীৱ। এইয়ে প্ৰভু জিহুৱাৰ ঘোষণা। কিন্তু যদি তেওঁ এজন উগ্ৰ পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে, আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্তব্যৰ কৰ্ম নকৰে, কিন্তু যদি তেওঁ পুতেকে পৰ্বতবোৰৰ পবিত্ৰ স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ চুবুৰীয়াৰ স্ত্ৰীক অশুচি কৰে, সি যদি দুখী দৰিদ্ৰক অন্যায় কৰে বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰুৱাই নিদিয়ে, প্ৰতিমাবোৰলৈ চকু তোলে বা ঘৃণলগীয়া কাৰ্য কৰে, সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ'লে সি জীয়াই থাকিবনে? সি জীয়াই নাথাকিব। সি এই আটাইবোৰ ঘৃণলগীয়া কাৰ্য কৰিলে তাৰ অৱশ্যে মৃত্যু হ'ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব। কিন্তু চোৱা, যদি তাৰ এজন পুত্ৰ জন্মে, তেওঁৰ পিতৃয়ে কৰা সকলো পাপ দেখিছে আৰু সি ঈশ্বৰলৈ ভয় ৰাখি তেনে কাৰ্যবোৰ নকৰে, সি পৰ্বতবোৰৰ পবিত্ৰ স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইজৰাইল বংশৰ প্ৰতিমাবোৰলৈ চকু নুতুলে, আৰু যদি সি চুবুৰীয়াৰ স্ত্ৰীক অশুচি নকৰে বা কাকো অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয় বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুদ্ধাটোৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে, সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোচায়, সুত বা অনুচিত লাভ নলয়, মোৰ শাসন প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চলে, তেন্তে সেই পুত্ৰই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব, তেওঁ অৱশ্যে জীয়াই থাকিব। তেওঁ পিতৃৰ বিষয়ে হ'লে তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত যি ভাল নহয় সেইবোৰ কৰাৰ বাবে, চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব। তথাপি তোমালোকে কোৱা, পুত্ৰই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়? কিয়নো সেই পুত্ৰই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে, সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে, তেতিয়া তেওঁ নিশ্চয় জীয়াই থাকিব। যিজনে পাপ কৰে তেওঁ মৰিব, পুত্ৰই পিতৃৰ অপৰাধৰ ভাৰ নবব, আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব। কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব। তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ'ব। তেওঁ নিজ ধাৰ্মিকতাৰ বাবেহে জীয়াই থাকিব। প্ৰভু যীহুৱাই ঘোষণা কৰিছে, দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ, যিহেতু তেওঁলোকে নিজ কুপথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন। কিন্তু যদি ধাৰ্মিকজনে তেওঁ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিবনে? তেওঁ কৰা ধৰ্ম কৰ্মবোৰ একোৱে সোঁৱৰণ কৰা নাযাব। সেইকাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব। তথাপি তোমালোকে কোৱা, প্ৰভুৰ পথ সৎ নহয়। শুনা, হে ইজৰাইল বংশ, মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়। ধাৰ্মিক লোকজনে যদি নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেইবাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁ মৃত্যু হ'ব। কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব। তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্মৰ পৰা ঘূৰি অহাত তেওঁ জীয়াই থাকিব, তেওঁ মৃত্যু নহ'ব। তথাপি ইজৰাইল বংশই কয়, প্ৰভুৰ পথ সৎ নহয়। হে ইজৰাইল বংশ, মোৰ পথ কিয় সৎ নহয়? তোমালোকৰ পথহে জানো অসৎ নহয়। এইহেতুকে প্ৰভু যীহুৱাই কৈছে, হে ইজৰাইল বংশ, প্ৰতিজনৰ আচাৰ ব্যৱহাৰ অনুসাৰে মই তোমালোকৰ বিচাৰ কৰিম। তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা, যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্বনাশৰ কাৰণ নহ'ব। যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা। কিয়নো হে ইজৰাইল বংশ, তোমালোক কিয় মৰিবা? কিয়নো যিজন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ। এই কথা প্ৰভু যীহুৱাই ঘোষণা কৰিছে, এই হেতুকে তোমালোক মন পালটন কৰি জীয়াই থাকা।